এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত 19খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত 5,60,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 190টা আশ্ৰয় শিবিৰত 41,317জনৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত 2,00,000ৰো অধিক পশুধনৰো ক্ষতি হৈছে। বছৰটোৰ প্ৰথমটো বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ 70% বনাঞ্চল বুৰাই পেলাইছে। টুপলুং, হাঁচৰা, পাগলাডুবা, সাদুক, শিলডুবি আদি কেইবাটাও বনশিবিৰ বানৰ কবলত পৰিছে। গড়কে ধৰি অভয়াৰণ্যখনৰ আন আন জীৱ জন্তুসমূহ নিৰাপদ আৰু ওখ স্থানলৈ ঢাপলি মেলিছে। অভয়াৰণ্য কৰ্তৃপক্ষই বন্য প্ৰাণীসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। চোৰাং চিকাৰীয়ে যাতে বন্য প্ৰাণীসমূহৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পবিতৰাৰ বন বিভাগে চোকা দৃষ্টি ৰাখিছে। ৰাজ্যত বন ধ্বংসৰ কাৰ্যকলাপ কৃত্ৰিম বুদ্ধিমত্তা AIৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত তেওঁ এই কথা প্ৰকাশ কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বন ধ্বংস আৰু বনভূমিৰ ক্ষতি আদি সময়মতে চাব পৰাকৈ এটা পৰ্টেল মুকলি কৰি ডঃ শৰ্মাই কয় যে এই পৰ্টেলৰ জৰিয়তে বনভূমি ধ্বংসৰ বিষয়ে সঠিক সময়ত ব্যৱস্থা ল'ব পৰাকৈ তথ্য লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষাৰ দিশত সহায় হ'ব পৰাকৈ বন বিভাগৰ 129খন বাহনৰ ফ্লেগ অফ কৰে। তেওঁ অসম বন সুৰক্ষা বাহিনীৰ 3টা বেটেলিয়নৰ সুৰক্ষা কৰ্মীসকলক অস্ত্ৰও প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধকৰণৰ পদক্ষেপক আগুৱাই নিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হৈছে বুলি মন্তব্য কৰে। তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়াই যৌথভাৱে ডিব্ৰুগড়, তিনিচুকীয়া, শিলচৰ, তেজপুৰ আৰু গুৱাহাটীত জৈৱ ইন্ধন প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত 6দিনকৈ চলাবলৈ অসম ৰেল যাত্ৰী সন্থাই আহান জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য যাত্ৰী পৰিবহণ প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰেল যাত্ৰী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰেল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰেলগাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক হলেও অন্তত সপ্তাহত 6দিনকৈ চলাচল কৰাৰে সমগ্ৰ উত্তৰপৰীয়া ৰাইজ উপকৃত হ'ব বুলি পত্ৰখনত উল্লেখ কৰে। সংগঠনটোৱে এই ৰেলগাড়ীখনৰ উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰাৰ সময় আগুৱাই দিবলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ সময় মাজনিশা 11:25ৰ পৰিৱৰ্তে সন্ধিয়া 7 বজা কৰিবলৈকো NF ৰেলৱে কৰ্তৃপক্ষক আহান জনায়। ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ মাজত জুন, জুলাই আৰু আগষ্ট মাহৰ আবণ্টিত চাউল বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডিব্ৰুগড়ৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া কৰ্মচাৰীয়ে আবণ্টিত চাউল বিতৰণ নিশ্চিত কৰিবলৈ খোৱাং, দুলিয়াজান আৰু নাহৰকটীয়া সমজিলাৰ সুলভ মূল্যৰ দোকানসমূহ পৰিদৰ্শন কৰিছে। জিলাখনৰ 1,552গৰাকী সুলভ মূল্যৰ দোকানৰ এজেণ্টৰ জৰিয়তে 69.38% হিতাধিকাৰীৰ মাজত ই পোষ্ট যোগে ইতিমধ্যে চাউল বিতৰণ কৰা হৈছে। আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত, কিন্তু আকাশবাণীৰ বাতৰিকক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনে কেইগৰাকীমান বাতৰি পহুতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা 7 জুনৰ নিশা 8:02ৰ দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3গৰাকী বাতৰি পৰিৱেশকে। বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অধীনত কুজাৰপীঠৰ সমীপৰ 27নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজন বাক্সা জিলাৰ ধূপগুৰিৰ কৃষ্ণ বসুমতাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তিনিচুকীয়া জিলাৰ নিকটৱৰ্তী অৰুণাচলৰ সীমান্তত এবিধ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে। ইউথেলিয়া মালাকানা নামকৰণ কৰা পখিলাবিধৰ সংযোজনে ভাৰতত পোৱা পখিলাৰ প্ৰজাতি সৰ্বমুঠ 1,328লৈ বৃদ্ধি কৰিলে। আৰক্ষী জোৱান ৰোচন উপাধ্যায়ৰ প্ৰচেষ্টাত পখিলাৰ এই প্ৰজাতিটোৰ প্ৰায় 100 বছৰৰ পাছত পুনৰ সন্ধান পোৱা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।